৬ নম্বৰ ফুটুক নহালা পানী জাহাজ বাখাৰ বংশধৰ পাৰ হৈয়ে জালে আৰু আদমতন অনেক বংশধৰ উৎপন্ন হৈছে। এই মনভিলে পাপ কৰিছে আৰু ঈশ্বৰলা আইতা পালন নকৰে। মনভিলে পাপ বেছি হৈছে। ঈশ্বৰে উমগে বানপানীৰে ধ্বংস কৰিবগে সিদ্ধান্ত কৰিছে। মাত্ৰ একজন মনহে থাকিব যেই নেকি ঈশ্বৰকে প্ৰেম কৰিব আৰু আজ্ঞা মানিব। ওলা নাম হৈছে নোহা। ঈশ্বৰে নোহাগে একৰা ডাঙৰ নাও পানী জাহাজ বানাবাগে আদেশ দিছে। নোহা আৰু ওলা পৰিয়ালাগে ঐ জাহাজলা ভিতৰবাই ৰক্ষ কৰিবগে যাছে। যেতদিন পানী জাহাজা কাম বানাবা শেষ নহয় অতদিন নোহাৱই ঈশ্বৰলা ধৰ্ম কথা প্ৰচাৰ কৰিছে। মনগিলা নোহালা কথা বিশ্বাস নিকৰে। ওৰা চৈতন্তন ঘূৰে নিহে আৰু জলপ্ৰবন্তন ৰক্ষ নিপায়।